এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব। কেন্দ্ৰীয় চৰকাৰে 5খন ৰাজ্যলৈ গ্ৰাম্য স্থানীয় নিকায়সমূহ সুদৃঢ় কৰাৰ উদ্দেশ্যে 2025-26 বৰ্ষৰ বাবে অনিৰ্ধাৰিত পুঁজিৰ দ্বিতীয় কিস্তি হিচাপে 3,324 কোটিৰো অধিক টকাত অনুমোদন জনাইছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে কালি কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ বাবে সংশোধিত খচৰা নিয়মাৱলী জাৰি কৰিছে। আজি বিশ্ব ৰেডিঅ' দিৱস। 1946 চনত ৰাষ্ট্ৰসংঘ ৰেডিঅ' স্থাপনৰ স্মৃতিত প্ৰতি বছৰে 13 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। আৰু পুৰুষৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা নামিবিয়াক 93 ৰানত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব। শ্ৰীমোদীয়ে পোনে পোনে চাবুৱাত থকা বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। তেওঁ মৰাণত জৰুৰীকালীন অৱস্থাত উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন বায়ুসেনাৰ কাৰণে কৌশলগত বিষয়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমান বন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা সেতুখন মুকলি কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আমিনগাঁৱত হাইপাৰ স্কেল তথ্য কেন্দ্ৰ মুকলি কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সেৱাতীৰ্থ নামেৰে নামকৰণ কৰা নতুন ভৱন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে সেৱাতীৰ্থ আৰু কৰ্তব্য ভৱন 1 আৰু 2 আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে সন্ধিয়াৰ ভাগত সেৱাতীৰ্থত এখন জনসভাতো ভাষণ দিব। এই উদ্বোধনে আধুনিক, দক্ষ আৰু নাগৰিক কেন্দ্ৰিক পৰিৱেশতন্ত্ৰ গঠন কৰাত প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাকেই প্ৰতিফলিত কৰে। সেৱাতীৰ্থ ভৱনত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ সচিবালয়, কেবিনেট সচিব আদি থাকিব, যিসমূহ ইয়াৰ পূৰ্বে বিভিন্ন স্থানত আছিল। সেইদৰে কৰ্তব্য ভৱন 1 আৰু 2 কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰালয় থাকিব। কেন্দ্ৰীয় চৰকাৰে বিহাৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ গ্ৰাম্য স্থানীয় নিকায়সমূহ সুদৃঢ় কৰাৰ উদ্দেশ্যে 5ম বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি 2025-26 বৰ্ষৰ বাবে অনিৰ্ধাৰিত পুঁজিৰ দ্বিতীয় কিস্তি হিচাপে 3,324 কোটিৰো অধিক টকাত অনুমোদন জনাইছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অনিৰ্ধাৰিত পুঁজিৰ এই ধনৰাশি স্থানীয় আৱশ্যকতা পূৰণৰ বাবে ব্যৱহাৰ কৰা হ'ব। ইয়াৰ উপৰি স্বচ্ছতা বিষয়ক বুনিয়াদী সেৱা আৰু মুকলিত মলত্যাগ অভ্যাসমুক্ত ঠাইৰ স্বীকৃতি অক্ষুণ্ণ ৰখাৰ লগতে খোৱাপানী যোগান, বৰষুণৰ পানী সংৰক্ষণ আৰু ব্যৱহৃত পানী পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ কামত এই ধনৰাশি ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIয়ে কালি কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ বাবে সংশোধিত খচৰা নিয়মাৱলী জাৰি কৰিছে। সেই অনুসৰি মাটিৰ গুণাগুণ পৰীক্ষা, বতৰৰ আগজাননী, জৈৱিক প্ৰমাণীকৰণৰ দৰে কৃষি প্ৰযুক্তি উদ্যমসমূহৰ বাবদ হোৱা ব্যয় কৃষি ঋণৰ বাবে যোগ্য উপাদান হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। খচৰা নিয়মাৱলীত প্ৰতিগৰাকী ঋণ লওঁতাক 2 লাখ টকা পৰ্যন্ত কৃষি আৰু আনুষংগিক ঋণৰ বাবে বন্ধকী আৰু নিজাববীয়াকৈ আগধন জমা দিয়া ব্যৱস্থাৰ পৰা ৰেহাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে। কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত আহৰণৰ সীমা শস্যভিত্তিক বিত্ত যোগানৰ নিয়মাৱলী অনুৰূপ কৰা হৈছে। এই অনুসৰি 1 হেক্টৰ পৰ্যন্ত খেতি মাটি থকা উপান্ত কৃষকসকলৰ বাবে 10,000ৰ পৰা 50,000 টকাৰ শিথিল ঋণ সীমাৰ প্ৰস্তাৱ দিয়া হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে শস্য চপাবলৈ প্ৰয়োজন হোৱা সময় কম দিনত হোৱা শস্যৰ বাবে 12 মাহ আৰু অধিক সময়ৰ প্ৰয়োজন হোৱা শস্যৰ ক্ষেত্ৰত 18 মাহ নিৰ্ধাৰণ কৰিছে। ইয়াৰ উপৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ ম্যাদ 6 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এই খচৰা নিয়মাৱলী সন্দৰ্ভত 6 মাৰ্চ পৰ্যন্ত দিহা পৰামৰ্শ আৰু মতামত আগবঢ়াব পৰা যাব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি বিশ্ব ৰেডিঅ' দিৱস। 1946 চনত ৰাষ্ট্ৰসংঘ ৰেডিঅ' স্থাপনৰ স্মৃতিত প্ৰতি বছৰে 13 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ বিশ্ব ৰেডিঅ' দিৱসৰ মূল ধ্বনি হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰেডিঅ'। কৃত্ৰিম বুদ্ধিমত্তা এক প্ৰকাৰৰ আহিলাহে কণ্ঠ নহয়। বিশ্ব ৰেডিঅ' দিৱসত এই বছৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলত অনাতাঁৰ প্ৰচাৰণৰ ক্ষেত্ৰত আহি পৰা সুবিধা আৰু প্ৰত্যাহ্বান সম্পৰ্কত আলোচনা কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিশ্ব ৰেডিঅ' দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা ইয়াৰ পডকাষ্ট আৰম্ভ কৰিব। আজি পুৱা 9:20 প্ৰচাৰিত হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ প্ৰথমটো পডকাষ্টত ভাগ ল'ব কেন্দ্ৰটোৰ মুৰববী, অভিযান্ত্ৰিক শাখাৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু সীমান্ত বাৰ্মাই। বিয়লি 3:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰই উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত এটা মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সন্ধিয়া 5:20 গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ অধ্যাপক ডঃ ৰূপম ভট্টাচাৰ্যই ৰেডিঅ' আৰু কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক বক্তৃতা প্ৰদান কৰিব। আনহাতে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদ চমুকৈ ICCR-ৰ কলম্বো কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ডঃ অংকুৰণ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ বাণীবদ্ধ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে ডঃ এই সাক্ষাৎকাৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে দেশৰ কৃষকসকলৰ প্ৰতি তেওঁ উদ্বিগ্ন নহয়। সামাজিক মাধ্যমৰ এটা বাৰ্তা শ্ৰীচৌহানে কয় যে কৃষকসকলৰ সবলীকৰণৰ বাবে তেওঁ একেবাৰেই চিন্তিত নহয় আৰু প্ৰতিবাৰেই ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰি আহিছে। কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে ৰাহুল গান্ধীয়ে মিছা কথা কোৱাৰ সকলো অভিলেখ ভংগ কৰিছে আৰু মিছা কথাৰেই তেওঁ জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টিৰ প্ৰয়াস কৰি আহিছে। শ্ৰীচৌহানে কয় যে ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ কল্যাণৰ বিষয়টো সদায় অগ্ৰাধিকাৰ দি আহিছে আৰু কৃষকসকলৰ স্বাৰ্থক আগত ৰাখিহে চৰকাৰৰ সকলোবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি অহা হৈছে। তেওঁ কয় যে শেহতীয়াকৈ আমেৰিকাৰ সৈতে স্বাক্ষৰিত চুক্তিয়ে কৃষকসকলৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিছে। লোকসভাত বিৰোধী দলৰ নেতা কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ভুৱা তথ্য বিয়পোৱাৰ লগতে ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলেও মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে ভুৱা ব্যাখ্যাৰে শ্ৰীগান্ধীয়ে দেশৰ কৃষকসকলক বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন আঁচনি আৰু নীতিৰ জৰিয়তে কৃষকসকলৰ কল্যাণৰ হকে কাম কৰি আছে। পুৰুষৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা নতুন দিল্লীত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত নামিবিয়াক 93 পৰাস্ত কৰে। নামিবিয়াই 210 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 আৰু 2 বলত আটাইকেইটা উইকেট হেৰুৱাই 116 কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 209 সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঈশান কিষাণে 24 বলত সৰ্বাধিক 180 কৰে। ইয়াৰ লগে লগে ঈশান কিষাণ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় উইকেট কিপাৰ হিচাপে পৰিগণিত হয়। হাৰ্দিক পাণ্ডিয়াই 52 বৰঙণি আগবঢ়ায়। পাণ্ডিয়াক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আগেয়ে কালি কেণ্ডিত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত শ্ৰীলংকাই ওমানক 105 পৰাস্ত কৰে। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ইটালীয়ে নেপালক 10 পৰাভূত কৰে। প্ৰতিযোগিতাত আজি 3 খেল অনুষ্ঠিত হ'ব। দিনৰ 11 কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত জিম্বাবৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীত অৰুণ জেটলী ষ্টেডিয়ামত বিয়লি 3:00 হ'বলগীয়া গ্ৰুপ ডিৰ এখন খেলত কানাডা UAEৰ সন্মুখীন হ'ব। আজিৰ 3 খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এৰ খেলখন সন্ধিয়া 7 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব। কেন্দ্ৰীয় চৰকাৰে 5 ৰাজ্যলৈ গ্ৰাম্য স্থানীয় নিকায়সমূহ সুদৃঢ় কৰাৰ উদ্দেশ্যে 2025-26 বৰ্ষৰ বাবে অনিৰ্ধাৰিত পুঁজিৰ দ্বিতীয় কিস্তি হিচাপে 3,324 কোটিৰো অধিক টকাত অনুমোদন জনাইছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে কালি কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ বাবে সংশোধিত খচৰা নিয়মাৱলী জাৰি কৰিছে। আজি বিশ্ব ৰেডিঅ' দিৱস। 1946 ৰাষ্ট্ৰসংঘৰ ৰেডিঅ' স্থাপনৰ স্মৃতিত প্ৰতিবছৰে 13 এই দিৱস পালন কৰি অহা হৈছে। আৰু পুৰুষৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা নামিবিয়াক 93 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।